নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ বিয়লিৰ আঞ্চলিক বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা। কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে আজি সোণাপুৰৰ কমাৰকুছিৰ জুবিন গাৰ্গ ক্ষেত্ৰলৈ গৈ শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে। ইয়াৰ পাছত তেওঁ গুৱাহাটীৰ কাহিলিপাৰালৈ গৈ জুবিন গাৰ্গৰ পন্নী গৰিমা শইকীয়া গাৰ্গ আৰু পৰিয়ালৰ সদস্যসকলক সাক্ষাৎ কৰি জুবিন গাৰ্গৰ প্ৰতি থকা তেওঁৰ গভীৰ শ্ৰদ্ধা আৰু সহমৰ্মিতাৰ কথা প্ৰকাশ কৰে। পাছত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত ৰাহুল গান্ধীয়ে জুবিন গাৰ্গৰ অকাল মৃত্যু কেৱল অসমবাসীৰ বাবেই নহয় সমগ্ৰ দেশবাসীৰ বাবে এটা বৃহৎ ক্ষতি বুলি অভিহিত কৰে। জুবিন গাৰ্গৰ অস্বাভাৱিক মৃত্যুৰ পুংখানুপুংখ আৰু স্বচ্ছ তদন্ত হোৱাৰ ওপৰতো কংগ্ৰেছ নেতাগৰাকীয়ে গুৰুত্ব আৰোপ কৰে।
Gaurav said that Jubinji said that he was Kanchanjunga, and immediately it connected to me that he was Kanchanjunga because he had the qualities of Kanchanjunga. You can see the worth of a person in their house. I just came from Jubinji's house. He had wealth, he had success, and he had humility, and that we all thank him, the entire family, and of course Jubin Garji for what they have done, not just for Assam but for the whole country. I spoke to the family and they only said one thing to me, that we have lost our Zubin and all we want is that the truth should be clear, to quickly, transparently investigate what has happened.
প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অস্বাভাৱিক মৃত্যুৰ ঘটনাৰ তদন্তৰ বাবে ন্যায়াধীশ সৌমিত্ৰ শইকীয়াৰ নেতৃত্বত গঠন কৰা এজন ন্যায়িক আয়োগে এই ঘটনা সম্পৰ্কত তথ্য সংগ্ৰহৰ বাবে ৰাজহুৱা জাননী জাৰি কৰিছে। সেই অনুসৰি জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত কোনো লোকৰ হাতত কোনো তথ্য থাকিলে তেওঁলোকে শপতনামাৰ জৰিয়তে এই তথ্য আয়োগক জনাব পাৰিব। গুৱাহাটীৰ চানমাৰীৰ খাদী আৰু গ্ৰামোদ্যোগ বৰ্ডৰ কাৰ্যালয়ত থকা আয়োগৰ কাৰ্যালয়ত অহা 3 নৱেম্বৰৰ পৰা 21 নৱেম্বৰৰ দিনৰ 10:30 বজাৰ পৰা বিয়লি 4 বজাৰ ভিতৰত এনে তথ্য সম্বলিত শপতনামা দাখিল কৰিব পৰা যাব বুলি এখন চৰকাৰী বিজ্ঞপ্তিত কোৱা হৈছে। জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত এছ আই টিয়ে গ্ৰেপ্তাৰ কৰা কণ্ঠশিল্পী অমৃতপ্ৰভা মহন্ত আৰু বাদ্যযন্ত্ৰী শেখৰজ্যোতি গোস্বামীক কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰাৰ পাছত তেওঁলোকক হাফলং কাৰাগাৰলৈ নিয়া হৈছে। ব্যাপক নিৰাপত্তাৰ মাজত আৰক্ষীৰ কেইবাখনো গাড়ীৰে তেওঁলোকক কাৰাগাৰলৈ নিয়া হয়। ইয়াৰ আগতে 14 দিনৰ আৰক্ষীৰ জিম্মাৰ ম্যাদ অন্ত পৰাৰ পাছত শেখৰজ্যোতি গোস্বামী আৰু অমৃতপ্ৰভা মহন্তক আজি আগবেলা কামৰূপ মহানগৰ ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱা হয়। ইপিনে যোৱা বুধবাৰে অভিযুক্ত শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মাকে ধৰি 5 জনক বাক্সা জিলাৰ নিকাচিত থকা কাৰাগাৰলৈ নিয়াৰ সময়ত উদ্ভৱ হোৱা হিংসাত্মক ঘটনাৰ পৰিপ্ৰেক্ষিতত জিলাখনত কৰ্তন কৰা মোবাইল ইণ্টাৰনেট সেৱা আজিৰে পৰা বাহাল কৰা হৈছে। অৱশ্যে জিলাখনত সান্ধ্য আইন আজিও অব্যাহত আছে আৰু নিকাচি কাৰাগাৰৰ সন্মুখৰ পথেৰে সৰ্বসাধাৰণৰ আহ যাহ নিষিদ্ধ কৰা হৈছে। অঞ্চলটোত অসম আৰক্ষীৰ লগতে কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী আৰু ৰেপিড একচন বাহিনীৰ লোকে অহৰ্নিশে পহৰা দি আছে। আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগে আয়োজন কৰা 6ষ্ঠ গোলাপ শইকীয়া সোঁৱৰণী অনলাইন বাতৰি পঢ়া প্ৰতিযোগিতাত নুনমাটিৰ অসম জাতীয় বিদ্যালয়ৰ 9ম শ্ৰেণীৰ ছাত্ৰী নিষ্ঠা বৰগোহাঁয়ে প্ৰথম স্থান অধিকাৰ কৰিছে। গহপুৰৰ নিউ স্কলাৰ্ছ একাডেমীৰ 12ম শ্ৰেণীৰ ছাত্ৰী দিব্যা আত্ৰেয়ে দ্বিতীয় স্থান, যোৰহাটৰ মহেশ্বৰ বৰকটকী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ 10ম শ্ৰেণীৰ ছাত্ৰী অন্বেষা ফুকন আৰু গুৱাহাটীৰ কটন বিশ্ববিদ্যালয়ৰ 11ম শ্ৰেণীৰ ছাত্ৰ ৰোহিত গাঁওখোৱাই যুটীয়াভাৱে তৃতীয় স্থান লাভ কৰিছে। আকাশবাণী গুৱাহাটী কেন্দ্ৰত হ'বলগীয়া পুৰস্কাৰ বিতৰণ অনুষ্ঠানৰ তাৰিখ যথাসময়ত প্ৰকাশ কৰা হ'ব। পুৰস্কাৰৰ ৰূপত প্ৰথম 3টা স্থান লাভ কৰা আটাইকেইগৰাকী বিজয়ী প্ৰতিযোগীয়ে একোটাকৈ স্মাৰক, প্ৰমাণ পত্ৰ, গ্ৰন্থ আৰু এটাকৈ ৰেডিঅ' ছেট লাভ কৰিব। গোৱালপাৰা জিলাক নিচামুক্ত জিলা হিচাপে গঢ় দিয়াৰ বাবে আজি জিলা প্ৰশাসনে ফাৰ্মাচীসমূহৰ স্বত্বাধিকাৰীসকলৰ মাজত এখন সভা অনুষ্ঠিত কৰে। সভাত জিলা আয়ুক্ত প্ৰদীপ টিংমু উপস্থিত থাকি সমাজখনক নিচামুক্ত কৰাৰ ক্ষেত্ৰত ফাৰ্মাচী স্বত্বাধিকাৰীসকলৰ ভূমিকা গুৰুত্বপূৰ্ণ বুলি মন্তব্য কৰে। তেওঁ ঔষধ বিক্ৰেতাসকলক যথেষ্ট সাৱধানতা অৱলম্বন কৰিবলৈ পৰামৰ্শ দিয়ে। আয়ুক্তগৰাকীয়ে ফাৰ্মাচীসমূহত CCTV সংলগ্ন কৰাৰ উপৰিও ফাৰ্মাচীৰ কৰ্মচাৰীসকলক এপ্ৰন পৰিধান কৰাৰ বাবে নিৰ্দেশ দিয়ে। সজাগতা সভাখনত জিলাখনৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক আৰু যুটীয়া স্বাস্থ্যসেৱা সঞ্চালকো উপস্থিত থাকে। বিয়লিৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। পৰৱৰ্তী বাতৰি সন্ধিয়া 6 বজাত।